وَإِذْ تَأَذَّنَ رَبُّكَ لَيَبْعَثَنَّ عَلَيْهِمْ إِلَى يَوْمِ الْقِيَامَةِ مَنْ يَسُومُهُمْ سُوءَ الْعَذَابِ إِنَّ رَبَّكَ لَسَرِيعُ الْعِقَابِ وَإِنَّهُ لَغَفُورٌ رَّحِيمٌ
আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ঘোষণা কৰিছিল যে নিশ্চয় তেওঁ কিয়ামত পৰ্যন্ত সিহঁতৰ ওপৰত এনেকুৱা কিছুমান লোকক ক্ষমতা প্ৰদান কৰি পঠাব যিসকলে সিহঁতক কঠিন শাস্তি বিহিব, নিশ্চয় তোমাৰ প্ৰতিপালক শাস্তিদানত তৎপৰ আৰু নিশ্চয় তেওঁ ক্ষমাশীল পৰম দয়ালু।